এইয়া আকাশবাণী। বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ ধেমাজি আৰু বিশ্বনাথত দুখন নিৰ্বাচনী সভাত ভাগ লয়। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাই আজি অসমত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। নিৰ্বাচন আয়োগে আজি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব লগা অসম, কেৰালা আৰু পুডুচেৰীত নিয়োগ কৰা কেন্দ্ৰীয় পৰ্যবেক্ষকসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। ৰাজনৈতিক দৃষ্টিভংগীৰ পৰিৱৰ্তে সংসদত এখন নতুন বিধেয়ক উত্থাপনৰ বিষয়টো প্ৰয়োজন আৰু সাম্প্ৰতিক পৰিস্থিতিৰ দ্বাৰা পৰিচালিত হ'ব লাগে বুলি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অসমৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো 7 দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসক বিৰোধী উভয় তাৰকা প্ৰচাৰকক লৈ ভোটদাতাসকলক আকৰ্ষণ কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দুখন নিৰ্বাচনী সভাত ভাগ লয়। ধেমাজিৰ গোগামুখত প্ৰথমখন নিৰ্বাচনী সভাত ভাষণ দি শ্ৰীমোদীয়ে কয় যে বিজেপিৰ বাবে দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ কল্যাণৰ অগ্ৰাধিকাৰ বিষয়। তেওঁ কয় যে দলটোৱে সৰ্বাম্মক উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে আন্তঃগাঁথনি, শিক্ষা আৰু স্বাস্থ্যসেৱাত নিৰন্তৰ গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ কয় যে অসমত বিগত 10 বছৰত NDAৰ শাসনকালত যথেষ্ট উন্নয়ন হৈছে। বিজেপিৰ দ্বৈত ইঞ্জিনযুক্ত চৰকাৰে ৰাজ্যখনলৈ শান্তি ঘূৰাই অনাত সহায় কৰিছে আৰু ভালেসংখ্যক যুৱক যুৱতীয়ে হিংসাৰ পথ পৰিহাৰ কৰি নিৰাপদ ভৱিষ্যতৰ দিশে অগ্ৰসৰ হৈছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। অসম সমগ্ৰ বিশ্বত চাহৰ বাবে জনাজাত বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মৰিগাঁৱৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠাৰ লগে লগে ৰাজ্যখনে ছেমিকণ্ডাক্টৰ চিপৰ বাবেও স্বীকৃতি লাভ কৰিব। বিশ্বনাথৰ বিহালীৰ দ্বিতীয়খন নিৰ্বাচনী সভাত অংশ লৈ শ্ৰীমোদীয়ে কয় যে বিজেপিয়ে আত্মনিৰ্ভৰ অসম গঢ়াৰ পৰিকল্পনাৰে কাম কৰি আছে। তেওঁ কয় যে দলে ৰাজ্যখনৰ বান আৰু খহনীয়া সমস্যা নিয়ন্ত্ৰণৰ বাবে 18,000 কোটি টকা ব্যয় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। কংগ্ৰেছে থলুৱা লোকৰ ভূমিত অবৈধ অনুপ্ৰৱেশকাৰীক বসতি স্থাপনৰ অনুমতি প্ৰদান কৰা বুলি অভিযোগ তুলি শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে অসমক অবৈধ প্ৰৱৰ্জনমুক্ত আৰু থলুৱা সম্প্ৰদায়সমূহৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে কাম কৰি যাব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে পুৱাৰ ভাগত ডিব্ৰুগড়ত একাংশ চাহ শ্ৰমিকৰ সৈতে মত বিনিময় কৰে। শ্ৰীমোদীয়ে 6 এপ্ৰিলত মৰাণ, বৰপেটা ৰোড আৰু লামডিঙত প্ৰচাৰ চলোৱাৰ বাবে পুনৰ অসমলৈ আহিব। সমাগত অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাই আজি এদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হয়। শিৱসাগৰ জিলাৰ নাজিৰাৰ নেকিপুৰ চাহ বাগিচাত প্ৰিয়ংকা গান্ধীয়ে প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনক সমালোচনা কৰে। তেওঁ মুদ্ৰাস্ফীতি, দুৰ্নীতি আৰু নিবনুৱা সমস্যা আদি বিষয় উত্থাপন কৰি চৰকাৰখনক সমালোচনা কৰে। ব্যয় বৃদ্ধিৰ বাবে জনসাধাৰণৰ জীৱন ধাৰণৰ ক্ষেত্ৰত বোজা বৃদ্ধি পোৱা বুলি উল্লেখ কৰি বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনৰ নীতিসমূহ জনসাধাৰণৰ পৰিপন্থী বুলি তেওঁ সমালোচনা কৰে। নিৰ্বাচন আয়োগে আজি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব লগা অসম, কেৰালাম আৰু পুডুচেৰীত নিয়োগ কৰা কেন্দ্ৰীয় পৰ্যবেক্ষকসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। অসম, কেৰালাম আৰু পুডুচেৰীৰ মুখ্য নিৰ্বাচনী বিষয়াসহ মুঠ 282গৰাকী কেন্দ্ৰীয় পৰ্যবেক্ষকে ভিডিঅ' কনফাৰেন্সিংযোগে এই বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত নিৰ্বাচন আয়োগে উৎসৱমুখৰ পৰিৱেশত মুক্ত আৰু নিকাভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাটো সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আয়োগে লগতে 3খন ৰাজ্যতে নিৰ্বাচনী আচৰণবিধি কঠোৰভাৱে বলবৎ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ লগতে কোনোধৰণৰ নিৰ্বাচনী হিংসাত্মক কাৰ্যকলাপৰ বিৰুদ্ধে ততালিকে ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভোটগ্ৰহণ কেন্দ্ৰসমূহত যথাসম্ভৱ সকলো ধৰণৰ সা সুবিধা উপলব্ধ কৰাৰ ওপৰত কেন্দ্ৰীয় পৰ্যবেক্ষকসকলক নিৰ্দেশ দিয়া হয়। চৰকাৰে পশ্চিম এছিয়াৰ সংকটৰ মাজতে দেশত সকলো ধৰণৰ শস্যৰ বীজ যথেষ্ট পৰিমাণে মজুত আছে বুলি আজি নিশ্চিত কৰিছে। নতুন দিল্লীত পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতিৰ সম্পৰ্কে এখন আন্তঃ মন্ত্ৰালয় বৈঠকত ভাষণ দি কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ অতিৰিক্ত সচিব ডঃ মনিন্দৰ কৰ দ্বিবেদীয়ে কয় যে সমগ্ৰ দেশতে 185 লাখ কুইণ্টলতকৈ অধিক খাৰিফ শস্যৰ বীজ মজুত আছে। চলিত খাৰিফ ঋতুৰ প্ৰাৰম্ভিক জমা সামগ্ৰী হিচাপে 44% সাৰো মজুত আছে বুলি তেওঁ জনায়। এতিয়া লৈছো খন্তেক বাণিজ্যিক বিৰতি।
বাইদেউ এয়ারপোর্ট চাবলৈ আহিল
নে কৰবালৈ যাব?
ভবাই নাছিলো আমাৰ গুৱাহাটীত বিশ্বমানৰ এনে এটা বিমান বন্দৰ হব, আৰু ইয়াৰ বাবে উত্তৰ পূৰ্বাঞ্চলত বিমান সংযোগৰো বহু উন্নতি হল।
সুৰক্ষিত বিকশিত অসমৰ বাবে পদুম ফুলৰ চিনত ভোট দি বিজেপিক জয়যুক্ত কৰোৱা হওক।
ৰাজনৈতিক দৃষ্টিভংগীৰ পৰিৱৰ্তে সংসদত এখন নতুন বিধেয়ক উত্থাপনৰ বিষয়টো প্ৰয়োজন আৰু সাম্প্ৰতিক পৰিস্থিতিৰ দ্বাৰা পৰিচালিত হ'ব লাগে বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে। সংসদ ভৱনৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীৰিজিজুৱে কয় যে অন্ধ্ৰপ্ৰদেশ পুনৰ গঠন সংশোধনী বিধেয়কখন ইয়াৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি উত্থাপন কৰা হৈছিল। অমৰাৱতীক ৰাজধানীৰ মৰ্যাদা দিয়াৰ ক্ষেত্ৰত অনুমোদন জনোৱাৰ বাবে সংসদত সংশোধনী বিধেয়ক গৃহীত হোৱাটো অপৰিহাৰ্য আছিল বুলি তেওঁ কয়। শ্ৰীৰিজিজুৱে বিৰোধী পক্ষৰ সমালোচনা কৰি কয় যে তেওঁলোকে জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ বাবে আৰু প্ৰকৃত তথ্যৰ পৰা তেওঁলোকক আঁতৰাই অনাৰ বাবে প্ৰয়াস কৰি আছে। প্ৰচলিত নিয়মৰ ওপৰত ভিত্তি কৰিয়ে চৰকাৰে কাম কৰে আৰু প্ৰয়োজন অনুসৰিহে আইন প্ৰণয়ন কৰে বুলিও মন্ত্ৰীগৰাকীয়ে নিশ্চিত কৰে। ৰাজ্যসভাই আজি কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী বিধেয়ক 2026 ধ্বনিভোটত গৃহীত কৰে। গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে বিগত সপ্তাহত এই বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰিছিল। এই বিধেয়কত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ গ্ৰুপ এ পৰ্যায়ৰ সাধাৰণ কৰ্তব্যৰ বিষয়াসকল আৰু আন বিষয়াসকলৰ বাবে সা সুবিধা আৰু নিযুক্তিৰ ক্ষেত্ৰত থকা সাধাৰণ নিয়ম প্ৰস্তুত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। লোকসভাত আজি জনবিশ্বাস সংশোধনী বিধেয়ক 2026 বিবেচনা আৰু গ্ৰহণৰ বাবে উত্থাপন কৰা হয়। এই বিধেয়কত কিছুমান অধিনিয়ম সংশোধন কৰি অপৰাধক নিৰ্দিষ্ট শ্ৰেণীৰ পৰা অপসাৰণ আৰু যুক্তিসংগত কৰাৰ প্ৰয়াস কৰা হৈছে। জীৱনধাৰণ আৰু ব্যৱসায় সুচল কৰাৰ বাবেও ইয়াত প্ৰয়াস কৰা হৈছে। সাধাৰণ অপৰাধক এই বিধেয়কত অপৰাধ শ্ৰেণীৰ পৰা বাহিৰ কৰা তথা জৰিমনা আৰু শাস্তিবিহাৰ অনুপাত সংশোধন কৰাৰ ব্যৱস্থা কৰা হৈছে। এই বিধেয়কত 23টা মন্ত্ৰালয়ৰ 79টা কেন্দ্ৰীয় অধিনিয়ম সংশোধনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আলোচনাত অংশ লৈ কংগ্ৰেছৰ সমালা কিৰণ কুমাৰ ৰেড্ডীয়ে কয় যে এই বিধেয়কে ভালেমান আইন আৰু অপৰাধক বাহিৰ কৰাৰ দাবী কৰে যদিও বাস্তৱত ইয়াৰ ফলত ভ্ৰষ্টাচাৰ বৃদ্ধি হ'ব। তেওঁ কয় যে এই বিধেয়কে জনবিশ্বাসক সুদৃঢ় কৰা আৰু গভীৰ বিষয়সমূহ সমাধান কৰাত বিফল হৈছে। বিজেপিৰ তেজস্বী সূৰ্যাই কয় যে এই বিধেয়কে ব্যৱসায় কৰাটো সহজ আৰু জীৱন যাপন সৰল কৰাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিব। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে স্বাধীন ভাৰতৰ ইতিহাসত অপৰাধমুক্ত কৰাৰ বাবে ব্যাপক পৰিমাণে অভিযান চলাইছে। তেওঁ কয় যে এই বিধেয়কৰ দ্বাৰা চৰকাৰে 1000ৰো অধিক লঘু অপৰাধক অপৰাধ শ্ৰেণীৰ পৰা বাহিৰ কৰিছে। তেওঁ লগতে কয় যে এই বিধেয়কে বিকশিত ভাৰতৰ ভেটি আৰু অধিক শক্তিশালী কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ একানা ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাৰ পৰা আৰম্ভ হ'ব। মালদ্বীপৰ মালিৰ নেচনেল ষ্টেডিয়ামত আজি 20 বছৰ অনূৰ্ধ ছাফ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত ভাৰত ভূটানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। গ্ৰুপ বিৰ শীৰ্ষত থকা ভাৰতে প্ৰতিযোগিতাৰ এখন খেলত পাকিস্তানক 3-0 ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে আন এখন খেলত বাংলাদেশৰ বিৰুদ্ধে ড্ৰ খেলে। ইফালে গ্ৰুপ এত থকা ভূটানে মালদ্বীপৰ বিৰুদ্ধে ড্ৰ খেলাৰ বিপৰীতে শ্ৰীলংকাৰ বিপক্ষে জয়লাভ কৰে। আজিৰ খেলখন ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাৰ পৰা আৰম্ভ হ'ব। মংগোলিয়াৰ উলানবাটৰত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ শচীন চিৱাজ আৰু বিশ্বনাথ সুৰেশ আজি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। 60 কিলোগ্ৰাম ওজন শাখাত চিৱাজে কোৱাৰ্টাৰ ফাইনেলত চেংৱেৰ লীৰ মুখামুখি হ'ব। ইফালে সুৰেশে পৰৱৰ্তী খেলত বৰ্তমানৰ বিশ্ব চেম্পিয়ন সংঝাৰ টাস্কেনবেৰ বিৰুদ্ধে খেলিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ ধেমাজি আৰু বিশ্বনাথত দুখন নিৰ্বাচনী সভাত ভাগ লয়। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাই আজি অসমত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। নিৰ্বাচন আয়োগে আজি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব লগা অসম কেৰালাম আৰু পুডুচেৰীত নিয়োগ কৰা কেন্দ্ৰীয় পৰ্যবেক্ষকসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। ৰাজনৈতিক দৃষ্টিভংগীৰ পৰিৱৰ্তে সংসদত এখন নতুন বিধেয়ক উত্থাপনৰ বিষয়টো প্ৰয়োজন আৰু সাম্প্ৰতিক পৰিস্থিতিৰ দ্বাৰা পৰিচালিত হ'ব লাগে বুলি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 9:25 বজাত শুনিবলৈ পাব।